গীতমালা ষাঠি অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে চুচন এদূত সুৰত গাবলগীয়া মিকতাম নামে দাউদৰ ৰচিত শিক্ষাৰ্থক গীত। যি কালত অৰাম নহৰৈম আৰু অৰাম চুবাৰ লগত তেওঁ যুদ্ধ কৰিছিল আৰু জোৱাবে উভতি লবণ উপত্যকাত ইডুমৰ 12,000 লোকক বধ কৰিছিল সেই সময়ৰ গীত। হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চুৰমাৰ কৰিলা, তুমি শুদ্ধ হলা, আমাক পুনৰাই স্থাপন কৰা। তুমি দেশখনত সপনি তুলি তাক বিচ্ছিন্ন কৰিলা, তাৰ ফাঁটবোৰ ভাল কৰা, কিয়নো সেইবোৰ জোকাৰণি খাইছে। তুমি তোমাৰ প্ৰজাসকলক নিৰ্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা। তুমি আমাক ধলং পলং কৰাওঁতা দাক্ষা ৰসো খাবলৈ দিলা। যিসকলে তোমাক ভয় কৰে তেওঁলোকৰ বাবে তুমি এখন পতাকা দিয়া, যাতে তেওঁলোকে ধনুৰ পৰা পলাব পাৰে। চেলা। তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব। তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া। ঈশ্বৰে নিজৰ পবিত্ৰ ঠাইত ক'লে, মই উল্লাস কৰিম, মই ছিকিম ভাগ বাতি দিম আৰু চকুটৰ উপত্যকা জুখি দিম। গিলিয়ত মোৰেই আৰু মনচিও মোৰেই, ইফ্ৰইম মোৰ হিৰু ৰক্ষক, যিহুদা মোৰ বিচাৰ দণ্ড, মোৱাব মোৰ প্ৰক্ষালন পাত্ৰ। মই ইডুমলৈ মোৰ জোতা দলিয়াই দিম। হে দেশ, তুমি জয়ধ্বনি কৰা, কোনে মোক সেই দৃহ নগৰৰ ভিতৰলৈ লৈ যাব, কোনে মোক ইডুমলৈ লৈ যাব? হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাইনে? হে ঈশ্বৰ, তুমিতো আমাৰ সৈন্যসমূহৰ লগত যুদ্ধলৈ নোযোৱা, শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা, কিয়নো মানুহৰ সহায় বৃথা। ঈশ্বৰৰ সহায়ৰ দ্বাৰাহে আমি জয় জয়কাৰ হ'ম, কিয়নো তেওঁৱেই আমাৰ শত্ৰুবোৰক বিদ্ৰূপ কৰিব।